এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে বিগত পাঁচ বছৰত বিটিআৰত হিংসাত্মক পৰিস্থিতি উদ্ভৱ হোৱা নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তামোলপুৰত মন্তব্য গোলাঘাটৰ মেৰাপানীৰ দৈয়াং সংৰক্ষিত বনাঞ্চলৰ নেঘেৰী বিলত অহা 8 আগষ্টত উচ্ছেদৰ দিন ধাৰ্য গুৱাহাটীৰ লগতে ৰাজ্যৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে প্ৰবল বৰষুণ হ'ব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগজাননী কলকাতাৰ বি এছ এফ ইষ্টাৰ্ণ কমাণ্ডৰ অতিৰিক্ত মহাপৰিদৰ্শক মহেশ কুমাৰ আগৰৱালৰ মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতি পৰ্যবেক্ষণ আৰু অভেলত 374 ৰাণৰ জয়ৰ লক্ষ্যৰে খেলি মধ্যাহ্ন বিৰতিলৈ দ্বিতীয় ইনিংছত ইংলেণ্ডৰ 3টা উইকেট হেৰুৱাই 164 ৰাণ সংগ্ৰহ নমস্কাৰ বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া এতিয়া বিতং বাতৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি তামোলপুৰ জিলাৰ কেইবাটাও পৰিষদীয় সমষ্টিত অনুষ্ঠিত কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰি সমাগত বিটিচি পৰিষদীয় নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই দৰঙাজুলি নাগৰিজুলি আৰু শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিত দলীয় কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰে সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় বিজেপি চৰকাৰ শাসনত থকালৈ ৰাজ্যত উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি তেওঁ প্ৰকাশ কৰে তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পৰাই বিটিআৰত হিংসাম্মক পৰিস্থিতি উদ্ভৱ হোৱা নাই বিগত 5 বছৰত বিটিআৰত শান্তিৰ বাতাবৰণ সৃষ্টি হোৱা বুলিও মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত প্ৰকাশ কৰে ডঃ শৰ্মাই তামোলপুৰ জিলাত স্বাস্থ্যসেৱা খণ্ডত উল্লেখনীয় পদক্ষেপ হিচাপে অহা বছৰৰ ভিতৰত তামোলপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হ'ব বুলি প্ৰকাশ কৰে
পুৰত মেডিকেল কলেজৰ নিৰ্মাণৰ কাম তীব্ৰ গতিত চলি আছে 2026 চনত আমি তামোলপুৰৰ মেডিকেল কলেজৰ নিৰ্মাণৰ কামো আমি সম্পূৰ্ণ কৰিম আদিবাসী চান্থালী ৰাইজৰ মাজি থান নিৰ্মাণ কৰিব লাগে মেনকা চাহ বাগিচাত এটা মোবাইল টাৱাৰ বনাব লাগে দৰঙা মেলাখন উন্নত কৰিব লাগে আৰু আমাৰ ইয়াৰ ডি ভোটাৰৰ সমস্যা সমাধান কৰিব লাগে মই আপোনালোকক এটাই প্ৰতিশ্ৰুতি দিম আপোনালোকে জানে যে আমি অৰুণোদয় আঁচনিত নতুন কৰি হিতাধিকাৰী নিৰ্বাচনৰ কাম কৰি আছো আপোনালোকে ফৰ্ম ফিল আপ কৰাৰ কাম চলি আছে তামোলপুৰৰ গোটেই দুখীয়া ৰাইজক লাগিলে 10,000 অৰুণোদয় মই তামোলপুৰত বেছিকৈ দিম কিন্তু তামোলপুৰৰ সকলো দুখীয়া ৰাইজে যাতে অৰুণোদয় পায় তাৰ বাবে মই ব্যৱস্থা ল'ম
ইপিনে মুখ্যমন্ত্ৰীগৰাকীয়ে বিটিচি পৰিষদীয় নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অহা 5 আগষ্টত চিৰাঙৰ বিজনীত 2খনকৈ দলীয় কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰিব ইয়াৰ পূৰ্বে আজি চিৰাং জিলাৰ অভিভাৱক মন্ত্ৰী কৌশিক ৰায়ে সভাৰ প্ৰস্তুতিৰ বুজ লয় গোলাঘাট জিলাৰ মেৰাপানীৰ দৈয়াং সংৰক্ষিত বনাঞ্চলৰ নেঘেৰী বিলত বন বিভাগ আৰু জিলা প্ৰশাসনে অহা 8 আগষ্টত উচ্ছেদৰ দিন ধাৰ্য কৰাৰ পাছতে জিলা প্ৰশাসন তৎপৰ হৈ পৰিছে সৰুপথাৰত কালি এখন সংবাদমেলত বন বিভাগৰ হৈ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱে কয় যে অঞ্চলটোত অবৈধভাৱে বসবাস কৰি থকা প্ৰায় 205টা পৰিয়ালক অঞ্চলটো খালী কৰাৰ বাবে জাৰি কৰা জাননীৰ ম্যাদ শুকুৰবাৰে উকলি যায় ইয়াৰ পৰিপ্ৰেক্ষিতত অহা 6 আগষ্টৰ পৰা উচ্ছেদ অভিযানৰ ব্যৱস্থাসমূহ গ্ৰহণ কৰা হ'ব আৰু 8 আগষ্টৰ পুৱা উচ্ছেদ চলোৱা হ'ব বুলি তেওঁ কয় ইতিমধ্যে গাঁওখনৰ প্ৰায় 80% লোক নিজ নিজ বয় বস্তু লৈ অন্য ঠাইলৈ ৰাওনা হৈছে ইপিনে ইয়াৰে প্ৰায় 40টা পৰিয়ালে গুৱাহাটী উচ্চ ন্যায়ালয়ত কিছু সময় বিচাৰি আবেদন কৰাৰ পাছত তেওঁলোকৰ বাবে এই সময়সীমা 7 আগষ্টলৈ বঢ়াই দিয়া হৈছিল অঞ্চলটোত থাকি যোৱা একাংশ লোকেও এতিয়া সেই স্থান এৰি যোৱাৰ বাবে প্ৰস্তুতি চলাইছে বুলি আমাৰ গোলাঘাটৰ সংবাদদাতাই জনাইছে ইপিনে বিশ্বনাথ জিলা প্ৰশাসনে জিলাখনৰ ননকে জাপৰিগুৰিৰ 307টা পৰিয়াললৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে এই লোকসকলে চৰকাৰী গোচৰণীয়া পথাৰৰ ভূমি দখল কৰি থকাৰ অভিযোগত 15 দিনৰ ভিতৰত তেওঁলোকক আঁতৰি যাবলৈ জাননী দিয়া হৈছে বিশ্বনাথ জিলাৰ বিস্তীৰ্ণ অঞ্চল দখলকাৰীৰ কবলত আছে বুলি প্ৰশাসনৰ সূত্ৰৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই প্ৰকাশ কৰিছে কেৱল বিশ্বনাথ ৰাজহ চক্ৰতে 44,000 বিঘা ভূমি দখল হৈ আছে বুলি জানিব পৰা গৈছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা তিনিদিনত গুৱাহাটীৰ লগতে ৰাজ্যৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে প্ৰবল বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত গুৱাহাটীত 7-11 চেণ্টিমিটাৰ বৰষুণ হোৱাৰ লগতে প্ৰতি ঘণ্টাত 40-50 কিলোমিটাৰ বেগেৰে ধুমুহা বলাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগৰ এই আগজাননী চাই ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটীৰ জনসাধাৰণক সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু সতৰ্ক হৈ থাকিবলৈ আহান জনাইছে। দূৰণিবতীয়া যাত্ৰীসকলক বৰষুণৰ সম্ভাৱনালৈ চাই যাত্ৰাৰ পৰিকল্পনা কৰিবলৈ আৰু বৃষ্টিপাতৰ সময়ছোৱাত অযথা ঘৰৰ বাহিৰলৈ নোলাবলৈ কোৱা হৈছে। দ ঠাই আৰু পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চলত বাস কৰা লোকসকলক বান আৰু ভূমিস্খলনৰ প্ৰতি সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে। জনসাধাৰণক লগতে বতৰৰ আগলি বতৰা শুনি থাকিবলৈ আৰু বৰষুণৰ সময়ছোৱাত নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা পৰামৰ্শাৱলী অনুসৰণ কৰিবলৈ আহান জনোৱা হৈছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে স্বাভাৱিক সতৰ্কতাৰ বাবে সময়ে সময়ে শেহতীয়া স্থিতিৰ বিষয়ে জনাব। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 299.9 মিটাৰ, FM বেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্জৰ লগতে ফেচবুক পেজ এয়াৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমিঙতো শুনিছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজ অন AIR এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক্স হেণ্ডেলত এয়াৰ নিউজ _GHY আৰু ইনষ্টাগ্ৰামত এয়াৰ নিউজ _গুৱাহাটী ফলো কৰিব পাৰে। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে পৰিস্মিতা দিহিঙীয়াই।
কলকাতাৰ BSF ইষ্টাৰ্ণ কমাণ্ডৰ অতিৰিক্ত মহাপৰিদৰ্শক মহেশ কুমাৰ আগৰৱালে মণিপুৰৰ সাম্প্ৰতিক নিৰাপত্তা পৰিস্থিতি আৰু অশান্ত জৰ্জৰ অঞ্চলত সীমান্ত সুৰক্ষা বাহিনীৰ প্ৰস্তুতি পুনৰীক্ষণ কৰাৰ অন্তত আজি কলকাতালৈ ৰাওনা হৈছে। মণিপুৰ ভ্ৰমণৰ প্ৰথম দিনা অতিৰিক্ত মহাপৰিদৰ্শকগৰাকীয়ে ৰাজ্যপাল অজয় কুমাৰ ভাল্লাক সাক্ষাৎ কৰে। পৰৱৰ্তী সময়ত তেওঁ ৰাজ্যখনৰ নিৰাপত্তা উপদেষ্টা কুলদীপ সিং আৰু আৰক্ষী সঞ্চালক প্ৰধান ৰাজীৱ সিঙৰ সৈতে বৈঠকত মিলিত হয়। তেওঁ থৌবাল জিলাৰ BSFৰ বিভিন্ন পহৰা চকী পৰিদৰ্শন কৰাৰ লগতে জোৱানসকলৰ সৈতে মত বিনিময় কৰে। অতিৰিক্ত মহাপৰিদৰ্শক শ্ৰী আগৰৱালে কালি বিষ্ণুপুৰ আৰু চুৰাচানপুৰৰ BSFৰ ঘাটি পৰিদৰ্শন কৰে। পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদৰ পৰা এটা বাইক সমদল উলিওৱা হয়। নৱপ্ৰজন্মৰ মাজত যান বাহন আইন তথা পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে আয়োজিত এই বাইক সমদল মুকলি কৰি নগাঁও বতৰদোৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই মটৰচাইকেল চলোৱাৰ সময়ত সকলোকে হেলমেট পৰিধান কৰিবলৈ আহান জনায়। তেওঁ লগতে যান বাহন আইন মানি চলি নিজৰ লগতে আনৰো জীৱন ৰক্ষা কৰিবলৈ অনুৰোধ জনায়। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এই বাইক সমদলত অংশ লৈ ৰাজপথত মটৰচাইকেল চলোৱাৰ সময়ত সাৱধানতা অৱলম্বন কৰাৰ লগতে নিজৰ ঘৰ পৰিয়ালৰ কথা চিন্তা কৰিবলৈ আহান জনায়।
আজি ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটিৰ দ্বাৰা নগাঁও জিলাত এখন বাইক ৰেলী আজি আয়োজন কৰা হৈছে আৰু এই বাইক ৰেলী ভাগত আজি DRSC আমাৰ গোটেইখিনি অফিচাৰ্ছ ক'বলৈ গ'লে আমাৰ বয়োজ্যেষ্ঠসকলে একেলগে একত্ৰিত হৈ আজি ৰাজপথত বাইক চলাই নতুন প্ৰজন্মক আমি এষাৰ কথা ক'ব বিচাৰিছোঁ যে বাইকখনত বহোঁতে বা ষ্টিয়াৰিং হেণ্ডেলডাল নিজৰ হাতত লোৱাৰ আগতে যেতিয়া গাড়ীখন ষ্টাৰ্ট কৰে এবাৰ এষাৰ সেইসকল ব্যক্তি নিজৰ মা দেউতা পৰিবাৰ ল'ৰা ছোৱালী তেওঁলোকৰ মুখখনলৈ ভাবি ল'ব লাগে। মই ভাবোঁ যে সেইষাৰ কথা যদি তেওঁলোকে মনত ৰাখে আপোনা আপুনি তেওঁলোকে স্পীড নকৰে মদ খাই গাড়ী নচলায় বা নিয়ম ভংগ নকৰে। যি কি নহওক আজি এই বাইক ৰেলীৰ জৰিয়তে আমি ডিষ্ট্ৰিক্ট DRSCৰ তৰফৰ পৰা আমি এষাৰ কথাই ক'ব বিচাৰিছোঁ যে আমি প্ৰতিজন নাগৰিকে যিসকলে আমি গাড়ী মটৰচাইকেল ইত্যাদি চলাওঁ আমি এজন ৰেছপনচিবল ড্ৰাইভাৰ হোৱা উচিত আৰু আমি সুৰক্ষিত পথ আৰু সুন্দৰ পথ আৰু সুন্দৰ এখন নগাঁও গঢ়িবলৈ আমি চেষ্টা কৰিম আৰু নগাঁওখন যদি সুন্দৰ হয় গোটেই অসমখনো সুন্দৰ হৈ যাব। সকলোৱে নিজৰ নিজৰ দায়িত্ব বুজি পাব বুজি পাইছে সকলোৱে।
উল্লেখযোগ্য যে এই বাইক সমদলত অংশগ্ৰহণকাৰীসকলে যাত্ৰাপথত জখলাবন্ধাৰ বাছ আস্থানত এখন পথ সজাগতা সভাতো অংশ লয়। সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি অনুষ্ঠান আজি পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। পদ্মভূষণ সন্মানেৰে সন্মানিত নৃত্যাচাৰ্য যতীন গোস্বামীয়ে উদ্বোধন কৰা এই অনুষ্ঠানত পদ্মশ্ৰী সন্মানেৰে সন্মানিত দ্ৰোণ ভূঞাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে গ্ৰীষ্মকালীন কৰ্মশালাৰ অংশ হিচাপে বিভিন্ন বিদ্যালয়ৰ ভিন ভিন কৰ্মশালাৰ আয়োজন কৰিছিল। এই অনুসৰি হেঙেৰাবাৰী হাইস্কুলত সাধু কথা কোৱা কৰ্মশালা, গোপালবড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালা, অনুষা কলাকেন্দ্ৰত গোৱালপাৰা লোকগীতৰ কৰ্মশালা, উত্তৰ গুৱাহাটীৰ ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ত হুকনানী মহিলা উজাপালি কৰ্মশালা, অনসূয়া ডান্স একাডেমীত বড়ো লোকনৃত্য আৰু বসুন্ধৰা কলাকেন্দ্ৰত বৰগীতৰ কৰ্মশালা অনুষ্ঠিত কৰা হয়। এই কৰ্মশালাত মুঠ 359 ছাত্ৰ ছাত্ৰীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰে। আজিৰ সামৰণি অনুষ্ঠানত কৰ্মশালাত অংশগ্ৰহণকাৰী ছাত্ৰ ছাত্ৰীসকলক মানপত্ৰ প্ৰদান কৰা হয়। বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ সমাগত সাধাৰণ নিৰ্বাচনক কেন্দ্ৰ কৰি ওদালগুৰি জিলাত অন্যান্য দলৰ লগতে বি পি এফ দলেও সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছে। জিলাখনৰ কলাইগাঁৱত মুদৈবৰী যুৱ বি পি এফ দলৰ উদ্যোগত আজি এটা বিশাল বাইক্ষম দল উলিওৱা হয়। বি টি চি নিৰ্বাচনত এইবাৰ বিজেপিয়ে অকলে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰাৰ পাছতে আজি যুৱ বি পি এফ দলে উলিওৱা বাইক্ষম দল উদ্বোধন কৰি বি পি এফৰ নেতা তথা বিধায়ক দুৰ্গা দাস বড়োৱে বি টি চি চুক্তিৰ আধাৰত গঠিত বি টি চি পৰিষদত হাগ্ৰামা মহিলাৰীৰ অৱদানৰ কথা উল্লেখ কৰে। বাক্সা জিলাৰ হালবাৰী মহকুমাৰ অন্তৰ্গত নিমুৱাত আজি মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰ আৰু বি টি চিৰ কাৰ্যবাহী সদস্য গৌতম দাসে এই আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীৰ উন্নয়ন পুঁজিৰ 10 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি নেতা দুগৰাকীয়ে চিলাৰায়ৰ সাহস আৰু পৰাক্ৰমে অসমীয়া জাতিক সদায় অনুপ্ৰাণিত কৰি যাব বুলি উল্লেখ কৰে। ধুবুৰী জিলাৰ বন্দিহানা আৰক্ষী চকীৰ অন্তৰ্গত চেনব্লক গাঁৱৰ টিপকাই নদীত আজি এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱাক লৈ অঞ্চলটোত উত্তেজনাই বিৰাজ কৰে। অঞ্চলটোৰ ৰাইজে পানীত উপঙি থকা মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে আৰু এই সংক্ৰান্তত তদন্ত আৰম্ভ কৰিছে।
বিশ্বনাথ জিলা চিকিৎসালয়ে 2023 বৰ্ষৰ পৰা এই পৰ্যন্ত 500ৰো অধিক সৰ্পদংশনৰ ৰোগীক চিকিৎসা প্ৰদান কৰি সুস্থ কৰিবলৈ সমৰ্থ হৈছে। সৰ্পদংশনৰ চিকিৎসাৰ ক্ষেত্ৰত বিশ্বনাথ জিলাত দ্বিতীয় শীৰ্ষস্থানত উপনীত হৈছে। এই উপলক্ষে আজি সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়ে দুষ্প্ৰাপ্য নাগচম্পাৰ এটি গছপুলি জিলা চিকিৎসালয়ক উপহাৰ দিয়ে। জিলা চিকিৎসালয় কৰ্তৃপক্ষই সকলোৰে উপস্থিতিত গছপুলিটো ৰোপণ কৰে। অনুষ্ঠানত বিশ্বনাথ জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ যোগেন্দ্ৰ চন্দ্ৰ বে, জিলা চিকিৎসালয়ৰ অধীক্ষক ডাঃ ৰিপন চেতিয়াকে ধৰি বহুকেইজন লোক উপস্থিত থাকে। বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে আজি ওদালগুৰি জিলাৰ পানেৰীত 2 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পানেৰী মহাবিদ্যালয়ৰ নতুন প্ৰশাসনিক ভৱন উদ্বোধন কৰে। ৰেইনব' আঁচনিৰ অধীনত মহাবিদ্যালয়খনৰ প্ৰশাসনিক ভৱনটো নিৰ্মাণ কৰা হৈছে। অসম সাহিত্য সভাৰ গুৱাহাটীৰ কাৰ্যালয়ত লেখিকা অনিতা দেৱীৰ অন্য যাত্ৰা শীৰ্ষক এখন গল্প সংকলন আজি উন্মোচন কৰা হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উত্তৰ পূব অধ্যয়ন বিভাগৰ মুৰববী অধ্যাপক ডঃ গজেন্দ্ৰ অধিকাৰীয়ে গল্প সংকলনখন উন্মোচন কৰে। গ্ৰন্থ উন্মোচনী অনুষ্ঠানত চন্দ্ৰপ্ৰকাশৰ স্বত্বাধিকাৰী ডাঃ ৰবীন্দ্ৰ মোহন শৰ্মাই বন্তি প্ৰজ্বলন কৰে। অনুষ্ঠানত বিশিষ্ট সাহিত্যিক বন্দিতা ফুকন, সাহিত্যিক তথা সংগীত শিল্পী ডাঃ অঞ্জন জ্যোতি চৌধুৰী, নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ডঃ শৰৎ বৰকটকী আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডঃ পল্লৱী দত্তই ভাষণ দিয়ে। ডিব্ৰুগড় জিলাৰ বৰবৰুৱাত সংঘটিত হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত 4জন লোকক বৰবৰুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। বৰবৰুৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋতুৰাজ নাথ আৰু খোৱাং সমজিলাৰ আৰক্ষী বিষয়াৰ তৎপৰতাত 4জন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে নগদ ধন আৰু সোণৰ অলংকাৰ উদ্ধাৰ কৰা হয়। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা বাক্সা জিলাৰ লাওডাংগুৰিত বন্যহস্তীৰ আক্ৰমণত 1জন লোকৰ মৃত্যু হৈছে। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ আক্ৰমণত নবীন নাথ নামৰ লোকজনৰ মৃত্যু হয়। বাক্সাৰ শালবাৰী জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত কমলাবাৰীত থকা ষ্টেডিয়ামত অনুষ্ঠিত এ ডিভিজন ফুটবল লীগত বাঁহবাৰীৰ মানস আছাম ইউথ স্পৰ্টছ ক্লাবে খিতাপ অৰ্জন কৰিছে। শনিবাৰে বিয়লি অনুষ্ঠিত ফাইনেলত মানস আছাম ইউথ স্পৰ্টছ ক্লাবে কলবাৰী বড়োলেণ্ড স্পৰ্টছ ক্লাবক টাইব্ৰেকাৰৰ সহায়ত 4-2 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ভাৰতৰ বিৰুদ্ধে অভেলত অনুষ্ঠিত 5ম তথা অন্তিম টেষ্টখনৰ আজি চতুৰ্থ দিনা ইংলেণ্ডে দ্বিতীয় ইনিংছত 374 ৰাণৰ লক্ষ্যৰে খেলি বাতৰি যুগুতোৱাৰ পৰলৈকে 3টা উইকেট হেৰুৱাই 208 ৰাণ সংগ্ৰহ কৰিছে। বৰ্তমান ঘৰুৱা দলটোক জয়ৰ বাবে 168 ৰাণৰ প্ৰয়োজন হৈছে। বেন ডাকেটে 54, অধিনায়ক অলি পোপে 27 ৰাণ কৰি আউট হলেও হেৰী ব্ৰুকে আক্ৰমণাত্মক বেটিং প্ৰদৰ্শনেৰে 62 আৰু জ' ৰুটে 40 ৰাণ কৰি খেলি আছে। দুয়ো চতুৰ্থ উইকেটৰ জুটিত 100ৰো অধিক ৰাণ যোগ দি দলক ক্ৰমে জয়ৰ দিশে আগুৱাই নিছে। ভাৰতৰ হৈ মহম্মদ সিৰাজে 2টা আৰু প্ৰসিদ্ধ কৃষ্ণই 1টা উইকেট দখল কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। বিগত 5 বছৰত বি টি আৰত হিংসাত্মক পৰিস্থিতি উদ্ভৱ হোৱা নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তামোলপুৰত মন্তব্য। গোলাঘাটৰ মেৰাপানীৰ দৈয়াং সংৰক্ষিত বনাঞ্চলৰ নেগেৰী বিলত অহা 8 আগষ্টত উচ্ছেদৰ দিন ধাৰ্য। গুৱাহাটীৰ লগতে ৰাজ্যৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে প্ৰবল বৰষুণ হ'ব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগজাননী। কলকাতাৰ BSF ইষ্টাৰ্ণ কমাণ্ডৰ অতিৰিক্ত মহাপৰিদৰ্শক মহেশ কুমাৰ আগৰৱালৰ মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতি পৰ্যবেক্ষণ। আৰু অভেলত 374 ৰাণৰ জয়ৰ লক্ষ্যৰে খেলি বাতৰি যুগুতোৱাৰ পৰলৈ দ্বিতীয় ইনিংছত ইংলেণ্ডৰ 3টা উইকেট হেৰুৱাই 208 ৰাণ সংগ্ৰহ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।